এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই মৃদুস্মিতা শৰ্মা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত 33টা সমষ্টিত মুঠ 96গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নিৰ্বাচন হ'বলগীয়া 2খন জিলা কামৰূপ আৰু গোৱালপাৰাৰ 36টা সমষ্টিৰ বাবে মুঠ 107গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে 3গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কামৰূপ জিলাৰ 27নম্বৰ পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি তথা NDA সমৰ্থিত প্ৰাৰ্থী সুমিত ৰাভাই সহস্ৰাধিক সমৰ্থক লৈ বকো ডাকুৱাপাৰাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী অৰ্জুন ছেত্ৰী, ৰমাকান্ত ৰাভা আৰু আদিত্য ৰাভায়ো আজি নিজ নিজ পৰিষদীয় সমষ্টিৰ প্ৰচাৰ আৰম্ভ কৰিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পাণ্টান সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোজ ৰাভা, দক্ষিণ পাণ্টান পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিমবাৰ্থ মাৰাক, উত্তৰ বনগাঁৱৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুৰ্গেশ্বৰ বড়ো আৰু বামুণীগাঁৱৰ জ্যোতিষ ঠাকুৰীয়াইও নিজ নিজ সমষ্টিত প্ৰচাৰ চলায়। 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ হ'ব। অহা 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। অসম বিধানসভাত আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই, বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে কালি ৰাজ্যসভাত ধুবুৰী জিলাক বাংলাদেশৰ অংশ বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি সাংসদগৰাকীৰ বিৰুদ্ধে এটা ভৰ্ৎসনা প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰে। সদনৰ শূন্যকালত বিষয়টো উত্থাপন কৰি বিৰোধী দলপতি শইকীয়াই কয় যে ধুবুৰী জিলাৰ পৰা ভালেসংখ্যক স্বাধীনতা সংগ্ৰামীয়ে দেশৰ হকে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল আৰু সাংসদগৰাকীৰ এনে মন্তব্যই সমগ্ৰ ধুবুৰীবাসীৰ লগতে অসমবাসীকো অপমানিত কৰিছে। যদি কোনো বাংলাদেশী নাগৰিক জিলাখনত আছে, তেওঁলোকক চিনাক্ত কৰি বহিষ্কাৰ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বুলি শইকীয়াই মন্তব্য কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দেৱব্ৰত শইকীয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি কয় যে এই বিষয়টো পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব। বিৰোধী দলপতিগৰাকীয়ে ইয়াৰ পাছত সমগ্ৰ ৰাজ্যজুৰি কালি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অনুদান পত্ৰ প্ৰদান অনুষ্ঠানলৈ বটদ্ৰৱাৰ বিধায়ক শিৱামণি বৰাক আমন্ত্ৰণ নকৰাৰ বাবে সদনত চৰকাৰৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ তোলে। এই বিষয়টো লৈ সদনত বহু সময় ধৰি শাসক বিৰোধীৰ মাজত তৰ্ক বিতৰ্কও হয়। বিধায়ক শ্বেৰমান আলীয়ে বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত বৰপেটাৰ জিলা আয়ুক্তই জিলাখনত বৈঠক অনুষ্ঠিত কৰাক লৈ জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ কৰি এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা হ'বনে নাই বুলি প্ৰশ্ন উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও এই বিষয়টো পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব বুলি উল্লেখ কৰে। আজি অসম বিধানসভাত লোক নিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ মাজত হোৱা কথা কটাকটিক লৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিতৰ্কত ভাগ লৈ পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত বৰ্তমানৰ চৰকাৰে কৰা কাম কাজৰ প্ৰশংসাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীয়ে তেওঁলোকৰ ফাললৈ চাই বক্তব্য উত্থাপন কৰাৰ পৰিৱৰ্তে অধ্যক্ষকহে সম্বোধন কৰিব লাগে বুলি মন্তব্য কৰাত বিধায়ক কুৰ্মী হস্তগত খৰ্গগ্ৰস্ত হৈ পৰে আৰু উত্তেজিত হৈ তেওঁ বিধায়ক শ্বেৰমান আলীৰ ফালে চোঁচা মাৰিবলৈ উদ্যত হয়। অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষ নুমল মমিনে বিধায়কগৰাকীক শান্ত কৰিবলৈ যথেষ্ট চেষ্টা কৰিব লগা হয় আৰু মাৰ্শালৰ সহায়তহে বিধায়কগৰাকীক ক্ষান্ত কৰে। এই ঘটনাৰ প্ৰতিবাদত বিৰোধী পক্ষই কিছু সময়ৰ বাবে সদন ত্যাগ কৰে। তামোলপুৰ জিলাৰ অময়াপুৰ তৰুণ সংঘৰ বাকৰিত আজি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু পুষ্পা হাজৰিকা স্মাৰক ন্যাসৰ উদ্যোগত তথা অময়াপুৰ তৰুণ সংঘৰ সহযোগত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত হয়। BTCৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰীয়ে স্বাস্থ্য শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শিশুৰোগ বিশেষজ্ঞ ডাক্টৰ আকাশী হাজৰিকা শিবিৰত উপস্থিত থাকি কৰ্কট ৰোগ কেনেকৈ হ'ব পাৰে আৰু এই ৰোগ নিৰ্মূল কেনেকৈ কৰিব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়ায়। অময়পুৰ গাঁৱৰ শতাধিক লোকক এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।